আকাশবাণী গুৱাহাটী। বাতৰি পঢ়িছো পুলক গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আজি অসম বিধানসভাৰ অধিৱেশন আৰম্ভ। অসম বিধানসভাৰ কেইবামহলীয়া নতুন সচিবালয় ভৱনটো আজি উদ্বোধন। তামোলপুৰত আয়োজিত অনুষ্ঠানত বাক্সা, ওদালগুৰি আৰু তামোলপুৰ জিলাৰ 4,868গৰাকী সম্ভাৱ্য উদ্যোগিক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ আৰু অসম লোকসেৱা আয়োগৰ 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আজি অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হয়। ৰাজ্যপাল শ্ৰী আচাৰ্যই নিজৰ ভাষণৰ আৰম্ভণিতে ভাগৱত গীতাৰ বাণী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদৰ আদৰ্শৰ কথা উল্লেখ কৰে। তেওঁ লগতে অসমৰ অৰ্থনৈতিক যাত্ৰাপথৰ বিষয়ে আলোকপাত কৰে। ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন 2025-26 বিত্তীয় বৰ্ষত 7,00,000 কোটি টকা অতিক্ৰম কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে।
মহিলা এবং বাল বিকাশ কে মাধ্যম সে আসাম মে বচ্চো কো প্রারম্ভিক দেখভাল ও মাতৃ পোষণ কি নিউ মজবুত কি গই বর্তমান মে 62,142 আঙ্গনবাড়ি কেন্দ্র চল রা হয় যো 28.7 লাখ সে অধিক বচ্চো গর্ভবতী মহিলাও ও স্তনপান করানে বালি মাতাও তক সেবা সুলভতা বড়ানে কে লিয়ে 9,054 মডেল আঙ্গনবাড়ি কেন্দ্র নির্মাণ জিনমে সুরক্ষিত ভবন স্বচ্ছতা পেয়জল ও দিব্যাঙ্গ কুল সুবিধায় হোগি। असम में स्कूल शिक्षा के तहत 11.79 लाख से अधिक किताबें वितरित की गई हैं।
বিধানসভাৰ অন্তিমখন বাজেট অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ সময়তে কংগ্ৰেছ, AIUDF ৰাইজৰ দল, CPIMৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি আহি শ্লোগান দিয়াৰ লগতে প্লে কাৰ্ড প্ৰদৰ্শন কৰে। বিৰোধী সদস্যসকলে অধ্যক্ষৰ আসনৰ সন্মুখত বহি ৰাজ্যপালৰ ভাষণৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যপালৰ ভাষণৰ পাছতে অধ্যক্ষই দিনৰ 12 বজালৈ বিধানসভাৰ কাম কাজ স্থগিত ঘোষণা কৰে। 12 বজাত সদন পুনৰ মিলিত হোৱাত বিত্তমন্ত্ৰী অজন্তা নেওগে বিত্ত বিভাগৰ দুখন ৰাজপত্ৰিত অধিসূচনাৰ লগতে 2022-23 আৰু 2023-24 বিত্তীয় বৰ্ষৰ প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী অধ্যাদেশ 2026 আৰু মন্ত্ৰী যোগেন মোহনে সমবায় বিভাগৰ 2024-25 বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰে। মন্ত্ৰী নন্দিতা গাৰলোচাই ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ 2023-24 বিত্তীয় বিভাগৰ প্ৰশাসনীয় প্ৰতিবেদন আৰু মন্ত্ৰী প্ৰশান্ত প্ৰকণে 2024-25 বিত্তীয় বৰ্ষৰ প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন আৰু সমৰ্থন কৰা হয়। মন্ত্ৰী অজন্তা নেওগে আজি 2025-26 বৰ্ষৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী আৰু বিনিয়োজনসমূহ উত্থাপন কৰে। ইয়াৰ পাছতে বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ অন্ত পৰে। উল্লেখযোগ্য যে 4-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 5ম অসম বিধানসভাৰ বাজেট অধিৱেশনত কাইলৈ 2026-27 বৰ্ষৰ অন্তৱৰ্তী লেখানুদান উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান দাখিল কৰিব। বাজেট অধিৱেশনত পৰৱৰ্তী 3 বা 6 মাহ ৰাজ্যখন চলিবৰ বাবে প্ৰয়োজনীয় পুঁজিত মঞ্জুৰি দিয়া হ'ব। অসম বিধানসভাৰ কেইবামহলীয়া নতুন সচিবালয় ভৱনটো আজি উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ভৱন উদ্বোধন কৰে। সচিবালয় ভৱনৰ লগতে ডিজিটেল সংগ্ৰহালয় আৰু কৃত্ৰিম বুদ্ধিমত্তাৰে পৰিচালিত অসম বিধানসভাৰ ডিজিটেল ব্যৱস্থা আলিছা AI ফৰ লেজিছলেটিভ ইণ্টেলিজেন্স ছিষ্টেম অৱ আছাম উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সন্তুষ্টি ব্যক্ত কৰে। বহুমহলীয়া অসম বিধানসভা সচিবালয় ভৱনটোৱে বিধানসভাৰ কাৰ্যক্ৰমণিকা নিয়াৰিকৈ পৰিচালনা কৰাত অৰিহণা যোগাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তদুপৰি অসম বিধানসভাৰ প্ৰায় 100 বছৰীয়া পৰিক্ৰমাৰ প্ৰতিখন আইন, সিদ্ধান্ত আদি এই সংগ্ৰহালয়ৰ পৰা আগ্ৰহীসকলে লাভ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। অসমীয়া, বড়ো, হিন্দী আৰু ইংৰাজী ভাষাত তথ্যসমূহ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু উপাধ্যক্ষ ডাঃ নুমল মমিনৰ লগতে আন কেইবাগৰাকীও নেতা উপস্থিত থাকে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি তামোলপুৰ জিলাত আয়োজিত অনুষ্ঠানত বাক্সা, ওদালগুৰি আৰু তামোলপুৰ জিলাৰ সম্ভাৱ্য উদ্যোগীসকলক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হয়। এই অনুষ্ঠানত তামোলপুৰ জিলাৰ 1,131গৰাকী, বাক্সা জিলাৰ 1,233গৰাকী আৰু ওদালগুৰি জিলাৰ 2,404গৰাকী হিতাধিকাৰীকে ধৰি মুঠ 4,868গৰাকী হিতাধিকাৰীক ধন বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত ধনৰাশি বিতৰণ কৰি দিয়া ভাষণত এই আঁচনিয়ে যুৱক যুৱতীসকলক স্বাৱলম্বী কৰি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। এই অভিযানৰ জৰিয়তে ৰাজ্যৰ 75,000 যুৱক যুৱতী উপকৃত হ'ব আৰু এতিয়ালৈকে 48,000ৰো অধিক যুৱক যুৱতীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে।
আত্মনিৰ্ভৰ অভিযানত সৰ্বমুঠ 75,000 যুৱক যুৱতী উপকৃত হ'ব আৰু এই পৰ্যন্ত আমি 41,869 গৰাকী যুৱকক এই পুঁজি বিতৰণ কৰিবলৈ সক্ষম হৈছো। যোৱাকালি মই নগাঁৱত আছিলো, নগাঁৱত পুঁজি বিতৰণ হল, আজি তামোলপুৰ, কালি মই ডিফুলৈকে যাম। এই ধৰণে আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত CM AAA 2.0 হিতাধিকাৰীসকলক আমি পুঁজি বিতৰণ কৰিম।
এই অনুষ্ঠানত BTC-ৰ মুৰববী হাগ্ৰামা মহিলাৰী, বৈদেশিক পৰিক্ৰমা ডক্টৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু তামোলপুৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে জিলাখনৰ 4খন নৱনিৰ্মিত দলং মুকলি কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে সমাগত নিৰ্বাচনত BTC-ৰ 15খন আসনৰ ভিতৰত BJP-য়ে 4ৰ পৰা 6খনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰে। বাকী আসনসমূহৰ সন্দৰ্ভত BPF আৰু UPPL দলক আলোচনা কৰি ল'বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। কাইলৈ ডিফুত কাৰ্বি আংলং, ডিমা হাছা আৰু পশ্চিম কাৰ্বি আংলঙৰ মুঠ 1,946 গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। এই উপলক্ষে কাইলৈ ডিফুৰ KASA ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং আৰু মন্ত্ৰী নন্দিতা গাৰলোচাই অংশ ল'ব। আঁচনিখনৰ দ্বিতীয় পৰ্যায়ত কাৰ্বি আংলং জিলাৰ 1,002, ডিমা হাছাৰ 487 আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ 457 উদ্যোগীৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ মাজত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে। BJP-য়ে চলিত মাহতে মিত্ৰতা আৰু প্ৰাৰ্থী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'ব বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 20 ফেব্ৰুৱাৰীত পুনৰ অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা সন্দৰ্ভত চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অহা 18 ফেব্ৰুৱাৰীত কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী অসমলৈ আহিব। ইপিনে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও নেতা তথা সদস্যই দলীয় দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ লগতে আন্দোলনতো যোগদান কৰা পৰিলক্ষিত হৈছে। অসম ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা ভূপেন বৰাই আজি দলটোৰ পৰা পদত্যাগ কৰে। নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষৰ পদত থকা শ্ৰী বৰাই ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ শীৰ্ষ বিষয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে নেতাগৰাকীৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰৰ বাবে আহান জনোৱা বুলি প্ৰকাশ কৰিছে। শীৰ্ষ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰা মতে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই। দলটোৰ বিধায়ক আব্দুল ৰচিদ মণ্ডলে আজি বিয়লি ৰাইজৰ দলত যোগদান কৰিব। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে কাইলৈ ৰাইজৰ দলত যোগদান কৰাৰ কথা। অসম লোকসেৱা আয়োগে আজি ৰাজ্য চৰকাৰৰ বিভিন্ন পদত নিযুক্তিৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2024ৰ ফলাফলসমূহ ঘোষণা কৰিছে। এই পৰীক্ষাৰ সাক্ষাৎকাৰ আয়োগে চৰকাৰৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা বিশেষজ্ঞসকলৰ উপস্থিতিত অনুষ্ঠিত কৰে। এইবাৰ নিহাৰঞ্জন ডেকাই প্ৰথম স্থান লাভ কৰিছে। আয়োগে 45টা অসম অসামৰিক সেৱা, 20টা অসম আৰক্ষী সেৱা, 51টা কৰ পৰিদৰ্শক, 9টা খণ্ড উন্নয়ন বিষয়াসহ ভিন্ন সেৱাৰ পদসমূহত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাছনি তালিকা আজি প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাৰ পাছত যোৱা 20 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আজি অসম বিধানসভাৰ অধিৱেশন আৰম্ভ। অসম বিধানসভাৰ কেইবামহলীয়া নতুন সচিবালয় ভৱনটো আজি উদ্বোধন। তামোলপুৰত আয়োজিত অনুষ্ঠানত বাক্সা, ওদালগুৰি আৰু তামোলপুৰ জিলাৰ 4,868 সম্ভাৱ্য উদ্যোগী প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ আৰু অসম লোকসেৱা আয়োগৰ 2024ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।